Akakbani. বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগসকলৰ মৰ্যাদা আৰু সম সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত বৰ্তমানলৈকে 105টা ষ্টেচনৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোন নিৰ্মাতাসকলৰ বাবে ছেন্সাৰ সাথী এপটো নিৰ্মাণৰ সময়তে মোবাইল ছেটত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত লৈছে। ছত্তীশগড়ৰ বিজাপুৰ জিলাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 7 জন মাওবাদী নিহত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 359 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগসকলৰ মৰ্যাদা আৰু সম সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দিব্যাংগ লোকসকলে তেওঁলোকৰ সৃষ্টিশীলতা আৰু সমৰ্পণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সমৰ্থ হৈছে। চৰকাৰে বিগত বছৰসমূহত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে দেশে আইন, আন্তঃগাঁথনি, অন্তৰ্ভুক্তিমূলক শিক্ষানীতি, যাৱতীয় প্ৰযুক্তিৰ উদ্ভাৱনৰ জৰিয়তে দিব্যাংগসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ জৰিয়তে কৃষিৰ বিবিধতা বৃদ্ধি পায়, য'ত গছ গছনি আৰু পশুধনে সহাৱস্থানৰ জৰিয়তে প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যক শক্তিশালী কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত এটা প্ৰবন্ধ শ্বেয়াৰ কৰি দেশৰ জনসাধাৰণক প্ৰাকৃতিক কৃষি পদ্ধতি গ্ৰহণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ পাৰম্পৰিক ব্যৱস্থাৰ পৰা উদ্ভৱ হোৱা এই প্ৰাকৃতিক কৃষি পদ্ধতিত কৃষিজাত আৱৰ্জনাসমূহ পুনৰ ব্যৱহাৰযোগ্য কৰি কৃষিৰ বাবে কৃষিভূমিক উপযোগী কৰি তোলা হয়। শ্ৰীমোদীয়ে কিছুদিন পূৰ্বে কইম্বাটুৰত প্ৰাকৃতিক কৃষি সন্দৰ্ভত এখন সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে এই সন্মিলনে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলায়। ভাৰতে কৃষিখণ্ডত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত বছৰত চৰকাৰে মুকলি কৰা প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় অভিযানে ইতিমধ্যে লাখ লাখ কৃষকক সংযোজিত কৰিছে। সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিক উৎসাহিত কৰা, কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান আৰু পি এম কিষাণ আঁচনিৰ দৰে প্ৰচেষ্টাসমূহে কৃষকসকলক প্ৰাকৃতিক কৃষি পদ্ধতি অৱলম্বন কৰাৰ ক্ষেত্ৰত উপকৃত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত বৰ্তমানলৈকে 105টা ষ্টেচনৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্ৰীবৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয় যে ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে এই আঁচনি মুকলি কৰিছিল আৰু ইয়াৰ অধীনত মুঠ 1,337টা ৰেল ষ্টেচন চিনাক্ত কৰা হয়। এই আঁচনিৰ বাবে 2025-26 বিত্তীয় বৰ্ষত 12,118 কোটি টকাৰ অনুমোদন দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত ৰেল ষ্টেচনসমূহত জিৰণি কোঠাৰ সুবিধা, প্ৰস্ৰাৱগাৰ, পানীৰ সুবিধা, বহাৰ সুবিধা তথা দিব্যাংগসকলৰ বাবে প্ৰয়োজনীয় সুবিধাকে ধৰি যাত্ৰীসকলৰ বাবে সকলো ধৰণৰ উন্নত সুবিধাৰ ব্যৱস্থা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ প্ৰায় 64% নাগৰিকে বৰ্তমান কমেও এটা প্ৰকাৰৰ হলেও সামাজিক সুৰক্ষা লাভ কৰিবলৈ সমৰ্থ হৈছে, যিয়ে ভাৰতক জনসাধাৰণৰ সামাজিক সুৰক্ষা প্ৰদান কৰা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ দেশত পৰিণত কৰিছে। নতুন দিল্লীত আজি ইণ্ডিয়া এইডছ 2025 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এইদৰে প্ৰকাশ কৰে। ডঃ মাণ্ডাভিয়াই পুৰণি শ্ৰম আইনক শক্তিশালী কৰি নতুন শ্ৰম সংহিতা হিচাপে বিশ্বমানত ফেৰ মাৰিব পৰাকৈ শ্ৰম আইনক সলনি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্ৰত্যক্ষ বিদেশী বিনিয়োগক আকৰ্ষণ কৰা, শ্ৰমিকসকলৰ কল্যাণ নিশ্চিত কৰা, সামাজিক সুৰক্ষা শক্তিশালী কৰা আৰু উদ্যোগ শ্ৰমৰ সামঞ্জস্য বৃদ্ধিৰ হকে এই সংস্কাৰ সাধন কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ মাণ্ডাভিয়াই কয় যে নতুন শ্ৰম সংহিতাত বহুবোৰ শ্ৰমিক হিতৈষী ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত বাধ্যতামূলক নিযুক্তিপত্ৰ, মহিলাৰ বাবে সমবেতনৰ ব্যৱস্থা, 40 বছৰ ঊৰ্ধৰ শ্ৰমিকৰ বাবে বছৰেকীয়া স্বাস্থ্য পৰীক্ষা, সংহত পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ ব্যৱস্থা আদি সামৰি লোৱা হৈছে। নতুন শ্ৰম সংহিতাত মহিলাসকলৰ কল্যাণৰ বিষয়টো বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে বুলি ডঃ মাণ্ডাভিয়াই প্ৰকাশ কৰে। চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত 2025-26 বিত্তীয় বৰ্ষত মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে 15 কোটি টকাৰ প্ৰথমটো কিস্তি মুকলি কৰি দিছে। ৰাজ্যখনৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ অঞ্চলসমূহকে ধৰি সকলো যোগ্য গাঁও পৰিষদে এই কিস্তিৰ ধন লাভ কৰিব বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে গ্ৰাম্য স্থানীয় নিকায়সমূহে প্ৰয়োজন অনুসৰি আনটাইট পুঁজিৰ ধনৰাশি ব্যৱহাৰ কৰিব। আনহাতে অনাময় খোৱাপানীৰ ব্যৱস্থা বৰষুণৰ পানী সংৰক্ষণকে ধৰি প্ৰাথমিক সেৱাসমূহৰ বাবে টাইট পুঁজিৰ ধন ব্যৱহাৰ কৰিব পৰা যাব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোন নিৰ্মাতাসকলৰ বাবে চেন্সাৰ ছাথি এপটো নিৰ্মাণৰ সময়তে মোবাইল ছেটত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে আজি নতুন দিল্লীত এই বিষয়ে এটা স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে নাগৰিকসকলে যেতিয়াই বিচাৰে তেতিয়াই এই এপটো তেওঁলোকৰ ফোনৰ পৰা আন ইনষ্টল কৰিব পাৰে। মন্ত্ৰালয়ে লগতে ইয়াকো স্পষ্ট কৰি দিয়ে যে ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বাহিৰে এই এপটোৰ আন কোনো ব্যৱহাৰ নাই। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে দেশৰ 1,40,00,000 মোবাইল ফোন ব্যৱহাৰকাৰীয়ে এই এপটো ডাউনলোড কৰিছে। এই ব্যৱহাৰকাৰীসকলৰ মাজত প্ৰতিদিনে প্ৰায় 2,000 বিত্তীয় প্ৰবঞ্চনাৰ ঘটনা ধৰা পৰাৰ বাতৰি আহিছে। মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে চেন্সাৰ ছাথি এপ সম্পূৰ্ণ সুৰক্ষিত আৰু ই কেৱল চাইবাৰ জগতৰ অশুভ শক্তি আৰু প্ৰবঞ্চকৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষা দিয়াৰ বাবেহে প্ৰৱৰ্তন কৰা হৈছে। ছত্তীশগড়ৰ বিজাপুৰ জিলাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 7 মাওবাদী নিহত হয়। অভিযানৰ সময়ত সুৰক্ষা বাহিনীৰো 2 জোৱান নিহত হোৱাৰ লগতে 1 গুৰুতৰভাৱে আহত হয়। বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে জনোৱা মতে গোপন সূত্ৰৰ ভিত্তিত বিজাপুৰ দান্তেৱাড়া সীমান্তত মাওবাদীৰ অৱস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে জিলা সংৰক্ষিত বাহিনী, বিশেষ কাৰ্যবাহিনী, কোবৰা ইউনিট আৰু জিলা দুখনৰ পৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দলে অঞ্চলটোত যুটীয়াভাৱে অভিযান চলায়। সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত আজি পুৱা পৰ্যন্ত গুলীয়াগুলী চলে। অঞ্চলটোৰ পৰা এতিয়ালৈকে 7 মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি বাষ্টাৰখণ্ডৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ দাস পিয়ে জনাইছে। মাওবাদী কেইজনৰ পৰা বন্দুক আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী জব্দ কৰা হয়। এই মুখামুখি সংঘৰ্ষত বিজাপুৰৰ জিলা সংৰক্ষিত বাহিনীৰ 1 হেড কনিষ্টবল আৰু 1 কনিষ্টবলৰ মৃত্যু হয়। আহত 8 জোৱানক বিজাপুৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। অঞ্চলটোত এতিয়াও অভিযান অব্যাহত আছে। চৰকাৰে বিগত 3 বছৰত মদত পৰ্টেলৰ জৰিয়তে প্ৰায় 1,38,000 অভিযোগ নিষ্পত্তি কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰতৰ বিশ্ব বাৰ্ষিক সন্মিলন 2025ত অংশগ্ৰহণ কৰি ডঃ জয়শংকৰে কয় যে ভাৰতীয় সম্প্ৰদায় কল্যাণ পুঁজিৰ পৰা সংগ্ৰহ কৰা পাছপৰ্টৰ জৰিয়তে প্ৰায় 2,38,000 লোক উপকৃত হৈছে। তেওঁ লগতে কয় যে বৰ্তমান সময়ত ভাৰতত পাছপৰ্ট লাভ কৰাটো পূৰ্বৰ দৰে প্ৰত্যাহ্বানমূলক নহয়। বৰ্তমান সময়ত দেশৰ 500ৰো অধিক স্থানৰ পৰা জনসাধাৰণে পাছপৰ্ট লাভ কৰিব পাৰে বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। অবৈধ প্ৰব্ৰজন ৰোধ সন্দৰ্ভত ডঃ জয়শংকৰে দেশৰ পৰা বাহিৰলৈ যোৱাৰ তথ্যপাতিৰ প্ৰমাণসমূহৰ ক্ষেত্ৰত অধিক স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে 2014 চনৰ পৰা প্ৰব্ৰজন সন্দৰ্ভত 21 চুক্তিত স্বাক্ষৰ কৰাৰ কথা উল্লেখ কৰি ডঃ জয়শংকৰে এই চুক্তিকেইখন যথেষ্ট ফলপ্ৰসূ হৈছে বুলি মন্তব্য কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 359 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 5টা উইকেট হেৰুৱাই 358 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ঋতুৰাজ গাইকোৱাডে সৰ্বাধিক 105 আৰু বিৰাট কোহলীয়ে 102 ৰাণ কৰে। অধিনায়ক কে এল ৰাহুল 66 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জেনছেনে 2টা উইকেট লাভ কৰাৰ লগতে নান্দ্ৰে বাৰ্গাৰ আৰু লুংগি এনগিডিয়ে 1টাকৈ উইকেট দখল কৰে। আমালৈ বাতৰি অহাৰ পৰলৈ দক্ষিণ আফ্ৰিকাই 19 অভাৰত 1টা উইকেট হেৰুৱাই 113 ৰাণ সংগ্ৰহ কৰিছে। অৰ্ষদীপ সিঙে 1টা উইকেট লাভ কৰিছে। ভাৰতে সম্প্ৰতি 3খনীয়া শৃংখলাটোত 1-0ৰ অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগসকলৰ মৰ্যাদা আৰু সমসুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত বৰ্তমানলৈকে 105টা ষ্টেচনৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোন নিৰ্মাতাসকলৰ বাবে চেন্সাৰ ছাথি এপটো নিৰ্মাণৰ সময়তে মোবাইল ছেটত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত লৈছে। ছত্তীশগড়ৰ বিজাপুৰ জিলাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 7 মাওবাদী নিহত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 359 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।